বাতৰি পঢ়িছো জুবি শৰ্মা বৰুৱাই। এতিয়া বাতৰি সমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি পদপথ ব্যৱসায়ীসকলৰ বাবে জীৱন ৰেখাৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব দি আহিছে আৰু বিগত 10 বছৰত অঞ্চলটোত ভালেমান উল্লেখনীয় সাফল্য অৰ্জন কৰিছে। ভূটানৰ প্ৰধানমন্ত্ৰী দাসো শ্বেৰিং চৌধুৰী 5 দিনীয়া ভাৰত ভ্ৰমণ সূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ফেব্ৰুৱাৰীত দেশৰ পাইকাৰী মুদ্ৰাস্ফীতি যোৱা 4 মাহৰ ভিতৰত 0.23% ন্যূনতম পৰ্যায়লৈ অৱনমিত হৈছে আৰু নৱেম্বৰ 2 মাহত 169 ৰাণত পৰাস্ত কৰি ৰঞ্জী ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি পদপথ ব্যৱসায়ীসকলৰ বাবে জীৱন ৰেখাৰূপে পৰিগণিত হৈছে। দিল্লীতে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলক সম্বোধন কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত 1 লাখ পদপথৰ ব্যৱসায়ৰ মাজত ঋণ বিতৰণ কৰে। তেওঁ কয় যে স্বনিধি মহোৎসৱ সদায় জনসাধাৰণৰ চৌপাশে থকা আৰু যিসকল লোকৰ অবিহনে জনসাধাৰণে নিজৰ জীৱনৰ কথা কল্পনা কৰিব নোৱাৰে তেওঁসকলৰ নামৰ উচ্চ দিব। তেওঁ লগতে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে পদপথৰ ব্যৱসায়ীসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা সমগ্ৰ দেশৰ ভোটদাতাসকলক উৎসাহ প্ৰদৰ্শন কৰা এটা ভিডিঅ' অনুৰাগীসকলৰ সৈতে ভগ্ন হৈছে। সামাজিক মাধ্যম এপ যোগে শ্ৰীমোদীয়ে কৈছে যে সমগ্ৰ দেশৰ যুৱ ভোটদাতাসকলে মোৰ প্ৰথম ভোট দেশৰ বাবে বুলি কবলৈ লৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব দিয়া হৈছে আৰু বিগত 10 বছৰত অঞ্চলটোত ভালেমান উল্লেখনীয় সাফল্য অৰ্জন কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত আয়োজিত বিকল্প ভাৰত এম্বেচেডৰ কেম্পাছ ডায়লগ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে বিগত 10 বছৰত 850 বাৰকৈ অঞ্চলটোত ভ্ৰমণ কৰিছে। শ্ৰীমতী সীতাৰমণে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অপাৰ সম্ভাৱনা আছে আৰু অঞ্চলটোৰ যুৱক যুৱতীসকল অতিকে উৎসাহী আৰু উদ্যমী। প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ বিকাশৰ চালিকা শক্তি বুলি গণ্য কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে কেন্দ্ৰই গ্ৰহণ কৰা সকলো উদ্যমৰ পৰা যাতে অঞ্চলটো উপকৃত হয় সেয়া সুনিশ্চিত কৰি আহিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী কৰ্ণাটকত 1385 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ 295টা পথ উন্নয়ন প্ৰকল্পত অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কৈছে যে আন্তঃগাঁথনি উন্নয়নৰ লগতে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰা আৰু আৰ্থ সামাজিক উন্নয়ন ত্বৰান্বিত কৰাৰ এই প্ৰয়াসৰ মূল উদ্দেশ্য। শ্ৰী গাডকাৰীয়ে লগতে তেলেংগানাৰ 435 কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ 31টা ৰাজ্যিক পথ প্ৰকল্পৰ বাবে 850 কোটি টকাত অনুমোদন দিছে। তেওঁ কয় যে এই উদ্যোগে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব, স্থানীয় পৰ্যটনৰ প্ৰসাৰ সাধন কৰিব আৰু আঞ্চলিক অৰ্থব্যৱস্থাৰ শ্ৰীবৃদ্ধি সুনিশ্চিত কৰিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী গাডকাৰীয়ে ৰাজস্থানৰ বিভিন্ন পথৰ সম্প্ৰসাৰণৰ বাবে 972 কোটিৰো অধিক টকা অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কৈছে যে 31টা গুৰুত্বপূৰ্ণ জিলা পথ আৰু ৰাজ্যিক ঘাইপথৰ সম্প্ৰসাৰণ তথা উন্নয়নৰ বাবে এই ধনৰাশিত অনুমোদন দিয়া হৈছে। ভূটানৰ প্ৰধানমন্ত্ৰী দাসো শ্বেৰিং চৌধুৰী 5 দিনীয়া ভাৰত ভ্ৰমণ সূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। শ্ৰী চৌধুৰী যোৱা জানুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই দিল্লী বিমান বন্দৰত অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়। এই ভ্ৰমণকালত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্বেৰিং মুম্বাইলৈ যাব। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশখনৰ বিদেশ আৰু বাহ্যিক বাণিজ্য শক্তি আৰু প্ৰাকৃতিক সম্পদ উদ্যোগ বাণিজ্য আৰু নিয়োগ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়া এটা প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে ভাৰত আৰু ভূটানৰ মাজত পাৰস্পৰিক আস্থা সদিচ্ছা আৰু বুজাবুজিৰ আধাৰত সকলো পৰ্যায়ত বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্ক আছে। ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণে দুই পক্ষক এই অনন্য সহযোগিতাৰ প্ৰগতি পৰ্যালোচনা আৰু দুই দেশৰ মাজত বন্ধুত্বপূৰ্ণ আৰু সহযোগিতা বৃদ্ধিৰ উপায় সম্পৰ্কে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি আসন্ন লোকসভা নির্বাচন এন ডি এ প্রার্থী হিসাবে অবতীর্ণ হবলগীয়া অনিল এন্টনী প্রচার অভিযানত অংশগ্রহণ করার উদ্দেশ্যে কেরালার পাথানমথিটা জেলায় যাব। প্রধানমন্ত্রী ভ্রমণকালত পাথানমথিটা জেলা স্টেডিয়ামত এখন রাজহুয়া সভাত ভাগ লব। প্রধানমন্ত্রী ভ্রমণের পরিপ্রেক্ষিতে জেলাখনের প্রস্তুতি সুরক্ষার ব্যবস্থা করা হয়েছে। সর্বাধিক দেশের পাইকারী মুদ্রাস্ফীতি যাওয়া চারি মাসের ভিতর 0.20% ন্যূনতম পর্যায়ে অবনমিত হয়েছে। জানুয়ারীর পাইকারী মুদ্রাস্ফীতি 0.27% আছিল। বাণিজ্য আর উদ্যোগ বাজারে প্রকাশ করা প্রারম্ভিক তথ্য অনুসারে ফেব্রুয়ারীর খাদ্য মুদ্রাস্ফীতি 6.95% বৃদ্ধি পাইছে। জানুয়ারীত এই মুদ্রাস্ফীতির হার 6.85% আছিল। ফেব্রুয়ারীর শাক পাচলির মুদ্রাস্ফীতি 19.78% আর ডাইলের পাইকারী মুদ্রাস্ফীতি 18.68% আছিল। ভারত লিঙ্গ অসমতা শীর্ষাঙ্ক 2022ত 14টা স্থান ওপরলৈ উঠিছে। রাষ্ট্রসংঘৰ বিকাশ কার্যসূচী ইউ এন ডি পিয়ে জারি করা 2023-2024 বর্ষ মানব উন্নয়ন প্রতিবেদন অনুসারে লিঙ্গ অসমতা শীর্ষাঙ্ক জি আই আই 2022ত অন্তর্ভুক্ত 193 দেশৰ ভিতৰত ভারত 108 নম্বৰ স্থানত আছে। মহিলা আর শিশু বিকাশ মন্ত্রালয়ে কৈছে যে বিগত 10 বছর ধরে এই শীর্ষাঙ্ক দেশের স্থান উন্নত হয়ে আছে। মন্ত্রালয়ে প্রকাশ করা মতে দীর্ঘকালীন আর্থসামাজিক আর রাজনৈতিক উন্নয়নের লক্ষ্যে নৈতিকতা ব্যবস্থার জড়িয়ে মহিলার সবলীকরণ সুনিশ্চিত করার বাবে সরকারের নির্ধারণ করা নির্ণয় কার্যসূচীর বাবে সম্ভব হয়ে উঠেছে। আকাশবাণীর বাতৰি সেৱা বিভাগে পূর্ণকালীন চুক্তিভিত্তিক আকাশবাণী অঞ্চলের বাতৰি বিভাগের বাবে এডিটরিয়াল এক্সিকিউটিভ নিউজ রিডার কাউন্সিল স্টেটের পদের বাবে অভিজ্ঞতা সম্পন্ন প্রার্থী করা আবেদন পত্র বিচারিছে। তবে সংখ্যা ডেটা আর চুক্তির প্রারম্ভিক মেয়াদ 2 বছর। আবেদন পত্র দাখিলের শেষ তারিখত প্রার্থী বয়স 58 বছরত কম হব। প্রথমে দরমহা নিদি 40,000-50,000 টাকা। আদর্শ জয়ার হতো প্রার্থীর যিকোনো বিষয়ে স্নাতক হওয়ার লগতে কোনো বাতৰি সংস্থা বা প্রকাশন গোষ্ঠীর 3 বছরতকৈ অধিক কাম করার অভিজ্ঞতা থাকবে। বিতং তথ্যের বাবে ইচ্ছুক প্রার্থীয় আমার ওয়েবসাইট news.uir.gov.in/vacancies চাব পারে। আবেদন পত্র দাখিলের অন্তিম তারিখ 19 মার্চ ধার্য করা হয়েছে। কংগ্রেস নেতা রাহুল গান্ধীয়ে আজি কয় যে আই এম ডি এ নেতৃত্বে কৃষকৰ কণ্ঠস্বৰ হব আৰু তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰিব। কংগ্ৰেছৰ ভাৰত জোৰ ন্যায় যাত্ৰাৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ নাছিক জিলাত এখন কৃষক সমাৱেশত ভাষণ দি শ্ৰীগান্ধীয়ে ৰেভিনিউ ৰেহাই, শস্য বীমা আঁচনি পুনৰ গঠন, অনুকূল ৰপ্তানি আমদানি নীতি আৰু কৃষিত GST কৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এই সমাৱেশত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱাট উপস্থিত থাকে। মুম্বাই বিভাগক 169 রানত পরাস্ত করে রঞ্জিত ক্রিকেট প্রতিযোগিতা খিতাব দখল করেছে। বিজয় ভয় 538 রানের বিজয় লক্ষ্য রেখে আরম্ভ করে 368 রানের দ্বিতীয় ইনিংস সামরে মুম্বাই জয়ে স্পিনারসকলে গুরুত্বপূর্ণ বরঙণি আগবায়। দ্বিতীয় ইনিংসত আকর্ষণীয় শতক অর্জন করা মুসুল খানক প্লেয়ার অব দ্য ম্যাচ হিসাবে ঘোষণ করে। আহত স্পিনার টনুজ কুরিয়ানক বলে তাকে আগবঢ়োৱা উদ্যোগিত প্রদর্শনের বাবে প্লেয়ার অব দ্য সিরিজ হিসাবে ঘোষণা করা হয়। ভারতের আঠারো ব্যাডমিন্টন খেলি পি ভি সিন্ধু অল ইংল্যান্ড ওপেন ব্যাডমিন্টন প্রতিযোগিতার পর বাহির হয়েছে। সময়গুলি আজ মহিলা সিঙ্গলসের প্রি কোয়ার্টার ফাইনেলত দক্ষিণ কোরিয়ার আন সে ইয়ংর হাতত 21-19 গেমত পরাজিত হয়। ইপিনে মহিলা ডাবলসের প্রি কোয়ার্টার ফাইনেলত অশ্বিনী পোনাপ্পা আর ফানিশা ক্রস টোর জিতিতে কিছু সময়ের পাশত চীনের ঝে ইউ আরো ঝাং সুচিয়াংয়ের বিরুদ্ধে অবতীর্ণ হবে। একেবারে লক্ষ্য সেন পুরুষ সিঙ্গলসের প্রি কোয়ার্টার ফাইনেলত আজি অ্যান্ড্রাস অ্যান্টারসনের সম্মুখীন হব। ভারতের আন দুগৰাকী খেলুৱৈ শিৱাজ চেট্টি আৰু সাত্বিক ছাইৰাজ ৰাংকিৰ দুজুটিকে পুৰুষ ভাৰতীয় প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ ডি মৌলানা আৰু এম এছ চিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হব। বাতৰি শেষ কৰাৰ আগে কমন বাতৰি কেইটামান প্রধানমন্ত্রী নরেন্দ্র মোদী কৈছে যে প্রধানমন্ত্রী স্বনিধি আঁচনি পদপথ ব্যবসায়ীসকলের বাবে জীবন রেখাকে পরিগণিত হয়েছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণে কৈছে যে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে উচ্চ প্রদর্শনের বিশেষ গুরুত্ব দিয়ে আহিছে আর বিগত 10 বছর অন্তর্তে ভালেমান উল্লেখনীয় সাফল্য অর্জন করেছে। আৰু মুম্বাইত 169 রানত পরাস্ত করে জয়ন্তী প্রতিযোগিতা প্রতিযোগিতা খিতাব দখল করেছে। এই বাতৰি ইমানতে শেষ হয়।